এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপি আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40 জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চন্দ্ৰ মাঝি, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি কেইবাগৰাকীও নেতাই বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। কংগ্ৰেছ দলেও কেইবাগৰাকীও তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ ৱাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লামডিং বিধানসভা সমষ্টি, হোজাই আৰু নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাত অংশ ল'ব। ডঃ শৰ্মাই কালি ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ প্ৰায় 25 কিলোমিটাৰ জোৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে এই নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
এইবাৰ ঐতিহাসিক ফলাফল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু বি পি এফ দলে লাভ কৰিব। মইতো বিচাৰো যে কাৰো মনোনয়ন নাকচ নহওক, কাৰণ আমি যেতিয়া ভালকৈ ইলেকশ্যন খেলিবই পাৰো, কিন্তু নিয়ম নীতিৰ মাজতে ইলেকশ্যন হয়। কোনোবাই যদি ভুল কৰি নমিনেশ্যন দিছে তাৰ ৰিজেক্ট হ'ব, আৰু যদি ভালকৈ দিছে একচেপ্ট হ'ব, কিন্তু আল্টিমেটলি ইলেকশ্যনটো হ'বই, সেইখন নমিনেশ্যন গ'লেওতো আৰু বাকী থাকিবই। সেইকাৰণে আমি ইলেকশ্যনৰ কাৰণে সাজু হৈছো। এইবাৰ সৰ্থেবাৰীত বানপানীও হোৱা নাই, নতুন অসম মালা ৰাস্তা হৈছে, নলবাৰীলৈকেও ফটক কৰি গৈ পাব আৰু বজালিলৈকেও মেডিকেলৰ নিৰ্মাণ কাম পূৰ্ণ গতিত চলি আছে।
মাজুলী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ দলটোৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি 4খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অহা 29 মাৰ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীলৈ যোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড় জিলাৰ চাবুৱা লহোৱাল সমষ্টিত কালি বিধায়ক পুনাকণ বৰুৱাৰ সৈতে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকাই সমষ্টিটোৰ মুখ্য কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰে কালি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লয়। দলৰ নেতা দেৱব্ৰত শইকীয়াই কালি নাজিৰা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। একেদৰে দলৰ নেতা ৰিপুণ বৰায়ো প্ৰচাৰ অভিযানত অংশ লয়। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ 124টা সমষ্টিত কালি মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 776গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। অৱশ্যে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা আৰু ঢেকিয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষা আজি দিনৰ 11 বজালৈ স্থগিত ৰখা হৈছে বুলি মুখ্য নিৰ্বাচন বিষয়াই সদৰি কৰিছে। সমষ্টি দুটাত মনোনয়ন পত্ৰ সন্দৰ্ভত প্ৰাৰ্থীৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত মুখ্য নিৰ্বাচন বিষয়াই মনোনয়ন পত্ৰ পৰীক্ষাৰ সময় বৃদ্ধি কৰে। আনহাতে ইচ্ছুক প্ৰাৰ্থীসকলে কাইলৈ বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা 24খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। মাজুলী জিলাত কালি মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 28গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা 26গৰাকী প্ৰাৰ্থীৰ 28গৰাকীৰে মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। একেদৰে দক্ষিণ শালমৰা মানকাছৰ জিলাত মনোনয়ন দাখিল কৰা 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত 28গৰাকীৰে মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। বজালী জিলাত 2টা সমষ্টিৰ বাবে দাখিল হোৱা 10খন মনোনয়নৰ ভিতৰত 1খন বাতিল হৈছে। মনোনয়ন পৰীক্ষাৰ অন্তত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ ৰহমান আলীৰ মনোনয়ন বাতিল কৰা হৈছে। দৰং জিলাত মনোনয়ন পত্ৰ পৰীক্ষণৰ পাছত 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে। জিলাখনত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ছাইফুল চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বনিয়াৰ মনোনয়ন নাকচ হৈছে। জিলাখনত 19গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত দাখিল কৰা 59খন মনোনয়ন পত্ৰৰ ভিতৰত 4খন বাতিল কৰা হৈছে। মাজুলীৰ সংহত আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ কালি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সাধাৰণ নিৰ্বাচন পৰ্যবেক্ষক শ্ৰীধৰ চামকুৰি আৰু আৰক্ষী পৰ্যবেক্ষক মহম্মদ আছিফ আলীয়ে অংশগ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।